فَإِن تَوَلَّوْا فَقُلْ حَسْبِيَ اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَهُوَ رَبُّ الْعَرْشِ الْعَظِيمِ.
এতে কি হিয়তো যদি আতুরি যায় তেন্তে তুমি কোয়া মোৰ বাবে আল্লাহই যথেষ্ট, তেওঁৰ বাহিৰে আন কোন সত্য ইলা নাই, মই তেওঁৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আৰু তেওঁই হৈছে মহা আৰশৰ প্ৰতিপালক।